চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তিবচন। গতিকে আহক আজিৰ শিক্ষা শুনো।
যিশু তোমাৰ অবিহনে আজি মোৰ এই জীৱন আৰু একো নিবিচাৰো। আজি মোৰ এই জীৱন আৰু
আৰু একো নিবিচাৰো, যিছু তোমাৰ অবিহনে আজি মোৰে জীৱন, আৰু একো নিবিচাৰো, আৰু একো নিবিচাৰো, আৰু একো নিবিচাৰো।
আমাৰ সবাৰে পৰিত্ৰাতা প্ৰভু নাচৰতীয় যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। এয়া আপোনালোকৰ বাবে নিয়মীয়া আৰু ধাৰাবাহিক বাইবেল আলোচনাৰ অতি সুন্দৰ সময় ভক্তিবচন অনাতাৰ অনুষ্ঠানৰ জৰিয়তে। আমাৰ বিশ্বাস আপুনি আপোনালোকৰ এই আপুৰুগীয়া বাইবেল আলোচনা নিয়মীয়াকৈ শুনি থাকে, শুনেনে বাৰু? আজি বাৰু শুনিছে, ভাল কৰিছে, কিন্তু আমি জানিব খুজিছোঁ আপুনি নিয়মীয়াকৈ শুনেনে বাৰু? যদি শুনে অনুগ্ৰহ কৰি আমাক লিখি জনাবচোন এই আলোচনা শুনি আপুনি কেনে পাইছে। আপুনি যদি আমাৰ অতি প্ৰিয় আগ্ৰহী অখ্ৰীষ্টীয় শ্ৰোতা, তেন্তে আপোনাৰ চাগে ইটো সিটোকে ভালেকেইটা বিষয় জানিবলৈ বা বুজিবলৈও আছে, আৰু যদি সেয়ে হয় শুদ্ধ আৰু সম্পূৰ্ণ আপোনাৰ ঠিকনাসহ আমালৈ চিঠি লিখিব আৰু জানিব আৰু বুজিবলগীয়া বিষয়বোৰ সুধিব। আপোনাৰ জানিব আৰু বুজিবলগীয়াখিনি হাতে লিখা পত্ৰেৰে জনাবলৈ আমি চেষ্টাৰ ত্ৰুটি নকৰিম, পৰাখিনিলৈকে আধ্যাত্মিক দিশত আপোনাক সহায় কৰিবলৈ আমি চেষ্টা কৰিম। অনুগ্ৰহ কৰি আমালৈ চিঠি লিখিবচোন প্ৰিয় শ্ৰোতা। আপুনি যদি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে, তেনেহলে আপুনি নিশ্চয় জানে যে আমি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ একাদশ পুস্তক প্ৰথম ৰাজাৱলীৰ পৰা এতিয়া আলোচনা চলাই আছো। আজিৰ আলোচনাত আমি এই পুস্তকখনৰ 21 নম্বৰ অধ্যায়ৰ প্ৰসংগখিনি আলোচনা কৰিম। অধ্যায়টোৰ প্ৰসংগটোলৈ যোৱাৰ পূৰ্বেই আহকচোন আমি প্ৰথমতে পিতৃ ঈশ্বৰৰ গুৰিত তেওঁৰ আশীৰ্বাদ ভিক্ষা কৰি প্ৰাৰ্থনা জনাওঁ হওক। আপোনালোকৰ এই তাৎপৰ্যহীন দাসে ষ্টুডিঅ'ৰ এই মাইক্ৰফোনৰ সন্মুখত প্ৰাৰ্থনা উচ্চাৰণ কৰোঁতে দয়াকৰি আপোনালোকেও মোৰ লগতে আন্তৰিকতাসহ প্ৰাৰ্থনা কৰিব, ভক্তিবচন অনুষ্ঠানখনৰ বাবে যাতে দয়াৰ সাগৰ পৰিত্ৰাতা প্ৰভু যীশুৱে তেওঁৰ পবিত্ৰ আৰু জীৱনদায়ক বচনৰ এই অনুষ্ঠানৰ জৰিয়তে আমাৰ সকলোৰেই জীৱন ধন্য কৰে। লগতে আমাৰ নিচিনা এজন অতি অযোগ্য নিমিত্ত মাথোন তাৎপৰ্যহীন দাসৰ বাবেও প্ৰাৰ্থনা কৰিব, যাতে আপোনালোকৰ এই অতি অযোগ্য দাসৰ অযোগ্যতাৰ বাবে পিতা ঈশ্বৰে আগ্ৰহী শ্ৰোতাসকলক তেওঁৰ আশীৰ্বাদৰ পৰা বঞ্চিত নকৰে। আহক প্ৰাৰ্থনা কৰো। সৰগ নিবাসী হে পিতা ঈশ্বৰ, আপোনাৰ মহান আৰু যোগ্য নাম পূজনীয় হওক। স্বৰ্গ আৰু মৰ্ত্য সকলোতে আপোনাৰ ইচ্ছাই পূৰ্ণ হওক। পৃথিৱীৰ সকলো দেশ সকলো স্থানতে আপোনাৰ স্বৰ্গীয় শাসন বিৰাজ কৰক। হে পিতৃ, আপোনাৰ যোগ্যতাৰ ওপৰত নিৰ্ভৰ কৰি এয়া আপোনাৰ অতি অযোগ্য দাসে মাইক্ৰফোনৰ আগত বহিছো আপোনাৰ অতি পবিত্ৰ আৰু জীৱনদায়ক বচন আলোচনা কৰিবলৈ। কিন্তু সেই বচন বুজাই দিয়াটো দূৰৰ কথা, আমি আচলতে সেই বচন আলোচনা কৰাৰে যোগ্য নহয়। সেয়েহে প্ৰাৰ্থনা কৰিছো আপুনি নিজে আমাৰ শিকাওঁতা হৈ আমাক আপোনাৰ বচন বুজাই দিয়ক, আমাৰ মৰমৰ শ্ৰোতাসকলৰ জীৱনত আপোনাৰ আশীৰ্বাদ প্ৰকাশ পাই উঠিবলৈ দিয়ক, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো, আমেন। এতিয়া এয়া প্ৰথম ৰাজাৱলীৰ 21 নম্বৰ অধ্যায়ৰ প্ৰসংগখিনিৰ আলোচনা আমাৰ সকলোৰে বাবে। এই অধ্যায়টোৰ প্ৰসংগখিনিয়ে মূলতঃ কয় আহব ৰজা, কুখ্যাত ইজেবল ৰাণী আৰু নাবাথৰ আঙুৰ বাগানৰ কথা। আহব ৰজা আছিল অতি দুষ্ট ৰজা, আৰু এই ইজেবল ৰাণী আছিল অতি কুখ্যাত লোভীয়া আৰু অতিপাত নিৰ্দয়া নাৰী। অধ্যায়টোৰ প্ৰথম পদটো পঢ়িছো, তাৰ পাছত এনেকুৱা ঘটনা হ'ল যে জিজ্ৰিয়েলীয়া নাবুথৰ এখন আঙুৰৰ বাগিচা আছিল, সেয়ে জিজ্ৰিয়েলত চমৰীয়াৰ আহব ৰজাৰ ৰাজগৃহৰ ওচৰতে আছিল। পেলেষ্টাইনলৈ যোৱা অনেক পৰ্যটকে স্বীকাৰ কৰে যে পেলেষ্টাইনৰ ভিতৰতে চমৰীয়াখন বৰ সৌন্দৰ্যৰে ভৰা ঠাই, চমৰীয়াৰ পাহাৰৰ টিলাৰ ওপৰত উমৰিয়ে নিৰ্মাণ কৰা, আহব আৰু ইজেবল ৰাণীয়ে বসবাস কৰা ৰাজপ্ৰসাদ থকা সেই টিলাৰ ওপৰত থিয় হৈ তাৰ পৰা আপোনাৰ চাৰিওফালে চাই পঠিয়ালে আপোনাৰ পৰা দক্ষিণফালে দেখিব জিৰচালেম নগৰ, উত্তৰৰ ফালে দেখিব এছড্ৰালুন উপত্যকা আৰু গালিল সাগৰ, পূবৰ ফালে জৰ্দন নৈ আৰু পশ্চিমৰ ফালে ভূমধ্য সাগৰ। চাৰিওফাললৈকে আপুনি দেখিব সৌন্দৰ্যৰে ভৰা অতি মনোৰম দৃশ্য। গোটেই পেলেষ্টাইন অঞ্চলত চমৰীয়াৰ নিচিনা সৌন্দৰ্য ভৰা বহু ঠাই নাই। পেলেষ্টাইনলৈ যোৱা এগৰাকী প্ৰভুৰ দাসে স্বীকাৰ কৰিছে যে তেওঁ যদি পেলেষ্টাইন দেশত থাকিবলৈ পালেহেঁতেন তেন্তে বসবাসৰ বাবে নিঃসন্দেহে তেওঁ চমৰীয়াকেই নিৰ্বাচন কৰি ল'লেহেঁতেন। দুই আৰু তিনি নম্বৰ পদ। আহবে নবুথক ক'লে, তোমাৰ আঙুৰৰ বাগিচাখন মোক দিয়া, মই তাক মোৰ শাক পাচলিৰ বাগিচা পাতো, কাৰণ সেয়ে মোৰ ঘৰৰ ওচৰতে আছে। মই তাৰ সলনি তোমাক তাতকৈ উত্তম আন এখন আঙুৰৰ বাগিচা দিম, নাইবা যদি তুমি মনত ভাল পোৱা তেন্তে তাৰ মূল্য তোমাক দিম। তাকে শুনি নাবুথে আহবক ক'লে, মই যে মোৰ পৈতৃক আধিপত্য আপোনাক দিম, জিহুৱাই তাক নিবাৰণ কৰক। লোভিয়া আহবৰ লোভ দেখিছেনে প্ৰিয় শ্ৰোতা? ইমান সুন্দৰ ৰাজপ্ৰসাদত থাকি জীৱন ধাৰণ কৰিবলৈ পোৱাৰ বাবে তাতেই আহব বৰ সন্তুষ্ট আছিল বুলি আপুনি ভাবিব পাৰে, কিন্তু সেয়া সঁচা ধাৰণা নহ'ব। নাই, সেয়া সঁচা ধাৰণা নহয়। তেওঁৰ ৰাজপ্ৰসাদৰ ওচৰতেই থকা নাবুথৰ পৈতৃক সম্পত্তিৰ আঙুৰৰ বাৰীখনৰ ওপৰতো তেওঁৰ লোভিয়া নজৰ পৰিছিল। আহবে নাবুথৰ আঙুৰৰ বাৰীডোখৰ কিনি ল'বলৈ ইচ্ছা কৰিছিল, কিন্তু নাবুথে বাৰীডোখৰ বিক্ৰী কৰিবলৈ অমান্তি হৈছিল এটা স্পষ্ট কাৰণত, যে সেয়া আছিল তেওঁৰ পৈতৃক সম্পত্তি। এই সম্পত্তি ঈশ্বৰেই তেওঁৰ ওপৰ পুৰুষসকলক দান কৰিছিল, আৰু পুৰুষে পুৰুষে উত্তৰাধিকাৰী পুত্ৰসকলে পিতৃসকলৰ পৰা এই পৈতৃক সম্পত্তি লাভ কৰি আহিছিল। কিন্তু এতিয়া ৰজাই এই বাৰীডোখৰ পাবলৈ ইচ্ছা কৰিছিল, আৰু কম ধাতুৰ মানুহে তাক না না নু নু কৰিব পৰাটো সম্ভৱ নাছিল। নাবুথ আছিল নম্ৰ অথচ সাহসী লোক। ন্যায় কথাত তেওঁ ৰজা আহবকো ন্যায়ভাৱে উত্তৰ দি আঙুৰৰ বাৰীডোখৰ বিক্ৰী কৰিব নোৱাৰাৰ স্পষ্ট কথা জনাই দিছিল। তাকে শুনি লোভিয়া ৰজাই কি আচৰণৰ আশ্ৰয় লৈছিল তাক চাৰি নম্বৰ পদত চাওক। পদটোৰ কথাখিনি পাঠ কৰিছো, শুনিবচোন। তেতিয়া, মই পৈতৃক সম্পত্তি আপোনাক নিদিওঁ, জিজ্ৰিয়েলিয়া নাবুথে কোৱা এই কথাৰ কাৰণে আহব বিবৰ্ণ আৰু অসন্তুষ্ট হৈ নিজ ঘৰলৈ আহিল আৰু শয্যাত পৰি মুখ ঘূৰাই অনাহাৰে থাকিল। চাওকচোন, নাবুথৰ আঙুৰ বাৰীডোখৰৰ প্ৰতি আহবৰ যি লোভ, তাক তেওঁ জলাঞ্জলি দিব পৰা নাছিল। সেয়ে নাবুথৰ পৰা স্পষ্ট আৰু নেতিবাচক উত্তৰ পোৱাৰ পাছত তেওঁ ঘৰলৈ ঘূৰি গৈ ঠিক সৰু ল'ৰা এজনৰ দৰেই ঠেহ পাতিছিল। কি যে ধূৰ্ত এই আহব! তেওঁৰ এই অভিমান আছিল আচলতে এটা ধূৰ্তালি। ধূৰ্ত লোভিয়া আহবে ঠেহ পাতি খোৱা বোৱাৰ পৰাও আঁতৰি থাকে, কাৰণ তেওঁ যি পাবলৈ ইচ্ছা কৰিছিল তাক পাব পৰা নাছিল। অৰ্থাৎ নাবুথৰ আঙুৰৰ বাৰীডোখৰ নিজৰ কৰি লোৱাত তেওঁ সফল হ'ব পৰা নাছিল। ইয়াৰ পিছত আমি পাঁচ নম্বৰ পদৰ পৰা পঢ়িবলৈ পাম যে নাবুথৰ আঙুৰৰ বাৰীডোখৰ আহব ৰজাই নিজৰ কৰি ল'ব পৰাৰ অতি জঘন্য পৰামৰ্শ তেওঁৰ নিষ্ঠুৰা ৰাণী ইজেবলে ৰজালৈ আগবঢ়োৱাৰ কথা। আমি পাঁচ, ছয় আৰু সাত নম্বৰ এই পদ তিনিটা পাঠ কৰি দিছো, শুনিবচোন। কিন্তু তেওঁৰ ভাৰ্যা ইজেবলে তেওঁৰ, অৰ্থাৎ ৰজা আহবৰ ওচৰলৈ আহি তেওঁক ক'লে, আপোনাৰ মনত ইমান বেজাৰ কিয় যে আপুনি আহাৰো নকৰে? তেতিয়া ৰজাই তাইক ক'লে, মই জিজ্ৰিয়েলিয়া নাবুথক কৈছিলো, ধনৰ বিনিময়ত তোমাৰ আঙুৰৰ বাৰীখন মোক দিয়া, নতুবা যদি তোমাৰ ভাল লাগে তেন্তে তাৰ সলনি আন এখন আঙুৰৰ বাৰী তোমাক দিম। কিন্তু তেওঁ ক'লে, মই মোৰ আঙুৰৰ বাৰী আপোনাক দিব নোৱাৰো, তেতিয়া তেওঁৰ ভাৰ্যা ইজেবলে ক'লে, এতিয়া আপুনিয়েই জানো ইছৰাইলৰ ওপৰত ৰজা নহয়, উঠক, খোৱা বোৱা কৰক আৰু আপোনাৰ মন প্ৰফুল্লিত হওক। জিজ্ৰিয়েলীয় নাবুথৰ আঙুৰবাৰীখন মই আপোনাক দিম। ইজেবল বৰ মাৰাত্মক নাৰী আছিল। তাইৰ আচৰণবোৰ পুৰুষৰ আচৰণৰ নিচিনা আছিল। তাই আছিল আনক নিজৰ নিয়ন্ত্ৰণত ৰখোতা বৰ উগ্ৰ আৰু প্ৰভাৱশালী তিৰোতা। এগৰাকী বাইবেল শিক্ষকে তাইৰ উগ্ৰ আচৰণ অধ্যয়ন কৰি কৈ গৈছে যে তেওঁ হেনো বাস্তৱিকতেই ইজেবলক বৰ ভয় কৰিলেহেঁতেন, কাৰণ তাই আছিল নিষ্ঠুৰতম নিষ্ঠুৰতাৰে চৰমভাৱে নিষ্ঠুৰা নাৰী। তাই চৰমভাৱে দুষ্টা তিৰোতা আছিল আৰু সেয়ে আমি দেখা পাম যে তাই নাবুথৰ আঙুৰৰ বাৰীডোখৰ লবই। তাকে জানিবলৈ আঠ নম্বৰ পদৰ পৰা ষোল্ল নম্বৰ পদলৈকে আমি পাঠ কৰোঁ আহকচোন। চৰম নিষ্ঠুৰা ইজেবলে কি ষড়যন্ত্ৰেৰে নাবুথৰ আঙুৰৰ বাৰী হাত কৰি লৈছিল, পদকেইটা পাঠ কৰিলেই সেই বিষয়ে শ্ৰোতাসকলে ভালদৰে বুজিব পাৰিব। সামান্য ব্যাখ্যাৰো প্ৰয়োজন নহ'ব। শুনকচোন। আৰু আহাবৰ নামেৰে পত্ৰ লিখি আৰু তেওঁৰ মোহৰেৰে মোহৰ মাৰি নাবুথৰ নগৰত নিবাস কৰা তেওঁৰ ওচৰ চুবুৰীয়া বৃদ্ধ আৰু প্ৰধান লোকসকলৰ ওচৰলৈ পত্ৰখন পঠাই দিলে। তেওঁ পত্ৰখনত এই কথা লিখিছিল বোলে, তোমালোকে উপবাস প্ৰচাৰ কৰা আৰু লোকসকলৰ মাজত নাবুথক ওখ ঠাইত বহুৱা আৰু তেওঁৰ ওচৰত দুৰ্জন দুৰ্জন মানুহ বহুৱা। সেই মানুহ দুজনে তেওঁৰ অহিতে সাক্ষ্য দি কওক যে তুমি ঈশ্বৰক আৰু ৰজাক হাও দিলা, তাৰ পাছত তোমালোকে তেওঁক বাহিৰলৈ উলিয়াই নি শিল দলিয়াই বধ কৰা। আৰু তাৰ নগৰৰ লোকবিলাকে, অৰ্থাৎ সেই নগৰ নিবাসী বৃদ্ধ আৰু প্ৰধান লোকবিলাকে ইজেবলে তেওঁলোকলৈ লিখি পঠোৱাৰ দৰে তেওঁলোকলৈ পঠাই দিয়া পত্ৰত লিখা আজ্ঞাৰ দৰে কাৰ্য কৰিলে। তেওঁলোকে উপবাস প্ৰচাৰ কৰি লোকসকলৰ মাজত নাবুথক ওখ ঠাইত বহুৱালে আৰু দুজন দুৰ্জন মানুহ আহি তেওঁৰ আগত বহিল। আৰু সেই দুৰ্জন মানুহ দুজনে নাবুথৰ বিৰুদ্ধে এই সাক্ষ্য দিলে বোলে, নাবুথে ঈশ্বৰক আৰু ৰজাকো হাও দিলে। তেতিয়া লোকসকলে তেওঁক নগৰৰ বাহিৰলৈ লৈ গৈ শিল দলিয়াই বধ কৰিলে। আৰু তেওঁলোকে ইজেবলৰ ওচৰলৈ মানুহ পঠাই ক'লে বোলে, নাবুথলৈ শিল দলিওৱাত তেওঁ মৰিল। তেতিয়া নাবুথ শিলৰ দলিত মৰা কথা শুনা মাত্ৰে ইজেবলে আহাবক ক'লে, উঠক, জিজ্ৰিয়েলীয়া নাবুথে ধনৰ বিনিময়ত যি আঙুৰৰ বাৰী আপোনাক দিবলৈ অসন্মত আছিল তাক অধিকাৰ কৰকগৈ, কিয়নো নাবুথ জীয়াই থকা নাই, তেওঁ মৰিল। তেতিয়া নাবুথ মৰা শুনি আহবে উঠি জিজ্ৰিয়েলীয়া নাবুথৰ আঙুৰবাৰী অধিকাৰ কৰিবলৈ নামি গ'ল। দেখিলেনে প্ৰিয় শ্ৰোতা, চৰম নিষ্ঠুৰা ইজেবলৰ সেই কাণ্ড। কিন্তু আহব আৰু ইজেবলে তেওঁলোকৰ চৰম লোভ আৰু নিষ্ঠুৰতাৰ পাপৰ বাবে ঈশ্বৰৰ একো শাস্তি নোপোৱাকৈ থাকিবনে? ঈশ্বৰৰ পৰা শাস্তি নোপোৱাকৈ তেওঁলোক কেতিয়াও সাৰি নাযায়। আহব আৰু ইজেবললৈ এনে এটা দিন আহি উপস্থিত হ'ব যিদিনত তেওঁলোকৰ সেই মহাপাপৰ মোকাবিলা নিশ্চয় হ'ব। ইয়াৰ পাছত সোতৰ নম্বৰ পদৰ পৰা পঢ়ি গ'লে আমি পাওঁ আহব ৰজা আৰু ইজেবল ৰাণীৰ পতনৰ ভাৱবাণী দিয়াৰ বিষয়ে। আমি সোতৰ নম্বৰ পদৰ পৰা চৌব্বিশ নম্বৰ পদলৈকে পাঠ কৰি দিছো, শুনিব। আৰু তিছবিয়া এলিয়াৰ ওচৰলৈ জিহুৱাৰ বাক্য আহিল, বোলে, উঠা, চমৰীয়া নিবাসী ইছৰাইলৰ আহব ৰজাৰ লগত সাক্ষাৎ কৰিবলৈ তুমি নামি যোৱা। চোৱা, তেওঁ নাবুথৰ আঙুৰৰ বাৰীত আছে, তেওঁ তাক অধিকাৰ কৰিবলৈ তালৈ নামি গ'ল। তুমি তেওঁৰ আগত এই কথা ক'বা, জিহুৱাই এই কথা কৈছে, তুমি নৰবধ কৰি আধিপত্যও লৈছানে? আৰু তুমি তেওঁক ক'বা, জিহুৱাই এই কথা কৈছে, যি ঠাইত কুকুৰবোৰে নাবুথৰ তেজ চেলেকি খালে সেই ঠাইতে কুকুৰবোৰে তোমাৰো তেজ চেলেকি খাব। তেতিয়া আহাবে এলিয়াক ক'লে, হে মোৰ শত্ৰু, তুমি মোক পালানে? আৰু তেওঁ ক'লে, হয়, পালো, কিয়নো জিহুৱাৰ দৃষ্টিত যি বেয়া তুমি তাকে কৰিবলৈ নিজকে বেচিলা। চোৱা, মই তোমালৈ অমংগল ঘটাম আৰু তোমাক একেবাৰে মাৰি পেলাম। আৰু আহাবৰ সম্বন্ধীয় প্ৰতিজন পুৰুষক আৰু ইছৰাইলৰ মাজত বন্ধ কি মুক্ত হোৱা উভয়কে উচ্ছন্ন কৰিম, আৰু যি অসন্তোষজনক কাৰ্যেৰে তুমি মোক অসন্তুষ্ট কৰিলা আৰু ইছৰাইলক পাপ কৰোৱালা, তাৰ কাৰণে মই তোমাৰ বংশ নবাতৰ পুতেক জাৰবিয়াম আৰু অহিয়াৰ পুত্ৰ বাছাৰ বংশৰ নিচিনা কৰিম। আৰু যীহুৱাই ইজেবলৰ বিষয়েও ক'লে, যিজ্ৰিয়েলৰ গড়ৰ কাষত ইজেবলকো কুকুৰে খাব, আৰু আহাবৰ যিকোনো লোক নগৰত মৰিব তাক কুকুৰবোৰে খাব, আৰু যিকোনো লোক নগৰৰ বাহিৰত মৰিব তাক আকাশৰ চৰাইবোৰে খাব। প্ৰিয় শ্ৰোতা, এয়া হৈছে আহাব আৰু ইজেবলৰ অহিতে তেওঁলোকৰ অমংগলৰ বিষয়ে কৰা ভাৱবাণী। সোনকালেই হওক অথবা কিছু পলমকৈয়ে হওক, আহাব আৰু ইজেবলৰ ক্ষেত্ৰত এই ভাৱবাণী ফুলিয়াবই। আমিও এই পাঠৰ পৰা এটা পাঠ আমাৰ জীৱনৰ বাবে শিকোহক। ঈশ্বৰে তেওঁৰ পবিত্ৰ বচনত আমাক সকলোকে উদ্দেশ্য কৰি এনেদৰে কৈছে, তোমালোক ভ্ৰান্ত নহবা, ঈশ্বৰক ভাণ্ডনা কৰা নাযায়, কিয়নো মানুহে যিহকে বয় তাকেহে দাব। এইবুলি বাইবেলৰ নতুন নিয়মৰ গালাতিয়া পত্ৰৰ 6:7 লিখা আছে। এই স্বৰ্গীয় বচন আমি কোনেও কেতিয়াও পাহৰি যোৱা উচিত নহয়, এই কথা আমি সদায় মনত ৰখা উচিত। ঈশ্বৰৰেই হওক বা চয়তানৰেই হওক, আমি যদি কিবা কৰি আমাৰ অতীতৰ মানুহবিলাকৰ সৈতে কথা পাতিব পাৰিলোহেঁতেন, তেন্তে তেওঁলোকৰ প্ৰত্যেকেই আমাক নিশ্চয় এই কথা ক'লেহেঁতেন যে এই গালাতিয়া 6:7 যিখিনি কথা লিখা আছে সেই কথাখিনি কেতিয়াও বিফলে নাযায়। এই কথাখিনি ধ্ৰুৱ সত্য, এই কথাখিনি হৈছে ঈশ্বৰৰ অপৰিৱৰ্তনীয় বিধি, কেতিয়াও সলনি নোহোৱা, কেতিয়াও বিফলে নোযোৱা বাক্য। এই সত্যতাৰ কেতিয়াও পৰিৱৰ্তন হোৱা নাছিল, কেতিয়াও হোৱা নাই আৰু কেতিয়াও নহ'ব। প্ৰিয় শ্ৰোতা, আপোনাৰ বাৰু মনত পৰেনে এছৌ আৰু জাকুবৰ কথা? জাকুব আৰু এছৌৰ বিষয়ে আমি ইতিমধ্যে আদি পুস্তক অধ্যয়ন কৰোঁতে পঢ়ি আহিছিলোঁ। জাকুব আছিল শিয়ালৰ নিচিনা অতি টেঙৰ মানুহ। তেওঁ নিজৰ ককায়েক এছৌ, আনকি নিজৰ অন্ধ আৰু বৃদ্ধ দেউতাক ইছাকক প্ৰবঞ্চনা কৰিছিল। কিন্তু তাৰ পাছত জাকুবৰ বিষয়ে পঢ়িলে আমি কি দেখা পাওঁ? আমি পঢ়িবলৈ পাওঁ যে জাকুব নিজে পদে পদে প্ৰবঞ্চিত হৈছিল, অৰ্থাৎ আনক প্ৰবঞ্চনা কৰা জাকুবে পিছত নিজেও তেনেদৰে প্ৰবঞ্চনাৰ মুখামুখি হ'ব লগা হৈছিল। আকৌ মিছৰৰ ৰজা ফৰৌনে ইব্ৰিয়া সন্তানসকলক বধ কৰি পিছত দেখিছিল যে তেওঁৰ প্ৰথমে জন্মা সন্তানটিও মৃত্যুৰ মুখত পৰিছে। দায়ুদে যেনেধৰণৰ পাপ আচৰণ কৰিছিল, ঠিক তেনেধৰণৰ পাপে তেওঁৰ ৰাজ পৰিয়ালতেই পৰৱৰ্তী কালত ঠাই লৈছিল। চৌল বা পৌলে একালত ঈশ্বৰৰ দাস ষ্টিফানক শিলদলিয়াই বধ কৰাত নেতৃত্ব বহন কৰিছিল, কিন্তু পাছত ঠিক তেনেকৈ পিছিডিয়াৰ আন্তিয়খিয়াত তেওঁ নিজেও শিলৰ দলি খাবলগীয়া হৈছিল। আৰু প্ৰিয় শ্ৰোতা, সদৌ শেষত কওঁ যে আমিও আমাৰ জীৱনত এনেদৰে সকলো কামৰ ফল হাতে হাতে পাই থাকোঁ। আপোনালোকেও যদি অলপ ভালদৰে চিন্তা কৰি চাই তেনেহ'লে বুজি পাব যে আমি যি কৰোঁ তাৰ ফল হাতে হাতে পাওঁ। জাকুব, ফৰৌন, দায়ুদ, পৌল আৰু আহাবৰ দৰে আমিও আমাৰ কাৰ্যৰ ফলাফলৰ পৰা কেতিয়াও হাত সাৰিব নোৱাৰোঁ। বাস্তৱিকতে আমি ভুল কৰিব নালাগে ঈশ্বৰক ভাণ্ডনা কৰিব পাৰোঁ বুলি। ঈশ্বৰক অৱহেলা কৰি জীৱনত আমি নিশ্চয় ঠগহে খাওঁ। আহাবে ঈশ্বৰক বুঢ়া আঙুলি দেখুওৱাৰ কি ফল পায় তাক আমি ইয়াৰ পৰৱৰ্তী অধ্যায়ত আলোচনা কৰিম। কিন্তু শেষত এটা কথা আমি কৈ যাব খুজিছো, ঈশ্বৰক ভাণ্ডনা কৰা নাযায়, এই কথা মনত ৰাখি আমি এই কথাও মনত পেলোৱা উচিত যে ঈশ্বৰে আমালৈ পৰিত্ৰাণৰ যি উপায় দিছে সেই উপায় প্ৰভু যীশুখ্ৰীষ্টৰ মাজেৰে সকলো মানৱলৈ বিনামূল্যে আগবঢ়াইছে। কিন্তু সেই উপায়ৰ প্ৰতি অৱহেলা প্ৰদৰ্শন কৰিও আমি কেতিয়াও সাৰি যাব নোৱাৰোঁ। প্ৰভু যীশুক গ্ৰহণ কৰি ঈশ্বৰে আগবঢ়োৱা সেই উপায় আপুনি গ্ৰহণ কৰিছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হওঁ। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671।
প্ৰিয় শ্ৰোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
আতরি গো হয়।